আকাশবাণী গুৱাহাটী। এতিয়া শুনক, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, আপোনালোক সকলোলৈকে মোৰ নমস্কাৰ। যোৱাবাৰৰ মন কী বাতত মই আপোনালোকক প্ৰাৰ্থনা কৰিছিলোঁ যে এইবাৰ বন্ধত যদি আপোনালোক ক'ৰবালৈ ফুৰিবলৈ যায়, তেনেহলে সেই ঠাইৰ ধুনীয়া ফটো ইনক্ৰেডিবল ইণ্ডিয়াত পোষ্ট কৰিব। মই কোৱা সময়ত ভবাও নাছিলোঁ যে মই ইমান বিশাল পৰিমাণৰ সঁহাৰি লাভ কৰিম। লাখ লাখ মানুহে ফটো পোষ্ট কৰিলে, টুইটাৰত দিলে, ফেচবুকত দিলে, ইনষ্টাগ্ৰামত দিলে। মই ক'ব পাৰোঁ ভাৰতখন ইমান বৈচিত্ৰ্যৰে ভৰা যে আমি সুন্দৰতকৈ সুন্দৰ দৃশ্য দেখা পাওঁ। সেয়া স্থাপত্যই হওক বা কলাই হওক, প্ৰকৃতিয়ে হওক, পাহাৰেই হওক, নদীয়ে হওক বা সমুদ্ৰই হওক। ভাৰত চৰকাৰেও হয়তো পৰ্যটনৰ দৃষ্টিৰে ভবা নাছিল যে মানুহে ইমান ডাঙৰ কাম এটা কৰি পেলাব পাৰে। আপোনালোকে যি কৰিলে, তাৰে কিছুমানে মোক ইমান চুই গ'ল যে মই সেইবোৰ ৰিটুইট কৰি দিলোঁ। মই অনুভৱ কৰিব পাৰোঁ যে অন্ধ্ৰপ্ৰদেশৰ বলম নামৰ ঠাইৰ গুহাৰ ফটো পোষ্ট নকৰা হ'লে বহুতে গমেই নাপালেহেঁতেন যে এনেকুৱা ঠাইও আমাৰ ভাৰততে আছে। মধ্যপ্ৰদেশৰ ওড়ছাৰ ফটোৰ কথাও ক'ব পাৰোঁ। আমি ৰাজস্থানক সদায় পানীৰ অভাৱ থকা প্ৰদেশ বুলিয়ে জানো, কিন্তু তাৰ পৰা যেতিয়া কোনোবাই মৈনাল জলপ্ৰপাতৰ ফটো পঠালে তেতিয়া আচৰিত যেন লাগিল। সঁচাকৈয়ে এটি বৰ ডাঙৰ কাম হ'ল। এই প্ৰয়াসক আমি আগবঢ়াই লৈ যাম, ধাৰাবাহিকতা বজাই ৰাখিম। পৃথিৱীয়ে দেখা পাব, আমাৰ দেশবাসীয়ে দেখা পাব, আমাৰ নতুন প্ৰজন্মই দেখা পাব। মোৰ প্ৰিয় দেশবাসী, আপোনালোকেতো মোক প্ৰধানমন্ত্ৰী পাতি দিলে, কিন্তু মোৰ ভিতৰৰ মানুহজনে কেতিয়াবা সকলো পদ প্ৰতিষ্ঠাৰ পৰা ওলাই আহি নিজৰ মাজত হেৰাই যাবলৈ ইচ্ছা কৰে। 21 জুন আন্তৰ্জাতিক যোগ দিৱস। এই দিৱসে মোৰ মন আন্দোলিত কৰি গ'ল। ৰাষ্ট্ৰসংঘত মই এই বিষয়টো উত্থাপন কৰা সময়তে মোৰ এনে লাগিছিল যে এটা কাম হৈ গ'ল। কিন্তু 21 জুনৰ দিনা যি দৃশ্য দেখা পালোঁ, যিবোৰ ঠাইত সূৰ্য উদয় হৈছিল, যিবোৰ ঠাইক সূৰ্যৰ কিৰণে স্পৰ্শ কৰিছিল, পৃথিৱীত এনে এডোখৰ ঠাই নাছিল য'ত যোগাসনেৰে সূৰ্যক প্ৰণাম কৰা হোৱা নাছিল। মই দৃঢ়তাৰে ক'ব পাৰোঁ যে যোগাভ্যাসৰ পৃথিৱীৰ ক'তো সূৰ্য অস্ত যোৱা নাই। যোগক সমগ্ৰ বিশ্বই যেনেদৰে সন্মানিত কৰিলে, গোটেই বিশ্বই যেনেদৰে শিৰত তুলি ল'লে, ইয়ে প্ৰতিজন ভাৰতীয়কে গৰ্বিত কৰি তুলিব। মই আনন্দ বিভোৰ হৈ পৰিছিলোঁ, মন পুলকিত হৈ পৰিছিল যেতিয়া দেখিছিলোঁ যে ফ্ৰান্সৰ মানুহে, যাৰ বাবে চিয়েন নৈ আৰু আইফেল টাৱাৰ গৌৰৱপূৰ্ণ স্থান, ফ্ৰান্সৰ মানুহে সেই ঠাইকে যোগাসন কৰিবলৈ নিৰ্বাচন কৰিলে। একেদৰে নিউয়ৰ্কৰ মানুহে টাইম স্কোৱাৰত যোগাসন কৰিলে। অষ্ট্ৰেলিয়াত ছিডনীৰ কথা ক'লে অপেৰা হাউচৰ কথা আমাৰ মনলৈ আহে। অষ্ট্ৰেলিয়াৰ মানুহে অপেৰা হাউচত যোগাসন কৰিলে। উত্তৰ আমেৰিকাই হওক বা ছিলিকন ভেলীয়ে হওক, মিলানৰ ডোমো কেথেড্ৰেলেই হওক, সকলোৱে নিজৰ নিজৰ গৌৰৱময় স্থানবোৰকেই নিৰ্বাচন কৰিছিল। আৰু যেতিয়া 21 জুনৰ দিনা মই যুক্তৰাষ্ট্ৰৰ সচিব প্ৰধান বেন কি মুনক ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰত যোগাসন কৰা দেখা পালোঁ, মোৰ কিমান যে ভাল লাগিছিল। তেনেদৰে UN পিচকিপিং ফ'ৰ্চেও যোগাসনত খুব ভাল প্ৰদৰ্শন কৰিছিল। ভাৰতৰ চিয়াচিনত বগা বৰফৰ চাদৰত আমাৰ সৈনিকসকলে যোগাসন কৰি আছিল। সমুদ্ৰত যিবোৰ ঠাইত আমাৰ নৌসেনাৰ জাহাজ আছে, সাগৰৰ সেই সকলোবোৰ ঠাইতে যোগাসন কৰা হৈছিল। দিল্লীৰ যোগাসনেতো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ঠাই অধিকাৰ কৰিলে। ৰাজপথ হৈ পৰিছিল যোগপথ। মোৰ দেশ আৰু পৃথিৱীৰ প্ৰতি মই হৃদয়ৰ গভীৰৰ পৰাই কৃতজ্ঞ, আৰু ক'ব খোজোঁ যে এই কাম কেৱল কামৰ খাতিৰতেই কৰা হোৱা নাছিল। এনে লাগিছিল যে সমগ্ৰ বিশ্বৰ প্ৰতিটো কোণতেই যেন এটা নতুন জ্ঞানৰ সন্ধান, এটি নতুন আনন্দ, এটি নতুন আশা, এটা নতুন সংযোজন। কেইদিনমানৰ আগতে মই যেতিয়া টুইটাৰত ভিয়েটনামৰ এটি পৰিয়ালৰ সৰু ল'ৰা এটাই যোগাসন কৰি থকা ফটো এখন টুইট কৰিছিলোঁ, ইমান মৰম লগা আছিল সেই ফটোখন, গোটেই পৃথিৱীতে প্ৰত্যেক পুৰুষ, মহিলা, ডেকা, বুঢ়া, গাঁও, চহৰ, উন্নত বা উন্নয়নশীল দেশ সকলোতে ফটোখন ইমান বিয়পি পৰিল যে প্ৰত্যেক মানুহ যোগৰ লগত সাঙুৰ খাই পৰিল। সঁচা অৰ্থতেই যোগ হৈ পৰিল পৃথিৱীখনক এক কৰাৰ এটি মাধ্যম। মই নাজানো ইণ্টেলেকচুৱেল সমাজে, এলিট সমাজে এই ঘটনাক কেনেদৰে ব্যাখ্যা কৰিব, কিন্তু মই এটা কথা উপলব্ধি কৰিছো যে, আৰু প্ৰত্যেক ভাৰতবাসীয়ে গৰ্ব অনুভৱ কৰিব পাৰে যে, আজিৰ বিশ্ব ভাৰতক জানিবলৈ উৎসুক, ভাৰতৰ প্ৰতি আজি জিজ্ঞাসা বাঢ়িছে, এই দেশৰ মূল্যবোধ, পৰম্পৰা, সংস্কৃতি আদিৰ কথা জানিবলৈ আজি বিশ্বৰ মানুহ উৎসুক। আমাৰ সকলোৰে দায়িত্বই যে আমি উত্তৰাধিকাৰী সূত্ৰে পোৱা এই সম্পদ সমগ্ৰ বিশ্বতে বিতৰণ কৰি দিব লাগে, বিশ্বৰ সৈতে চিনাকি কৰাই দিব লাগে। কিন্তু আমি তেতিয়াহে এইটো কৰিব পাৰিম যেতিয়া আমাৰ সম্পদক লৈ আমি নিজে গৰ্ব অনুভৱ কৰিম। কেতিয়াবা কেতিয়াবা আমি নিজৰ সম্পদৰ লগত ইমানেই পৰিচিত হৈ যাওঁ যে ইয়াতনো কি নতুন আছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰোঁ, যেনে আমাৰ পাৰিবাৰিক মূল্যবোধ। আমি নাজানো যে পৃথিৱীৰ বাবে ভাৰতৰ পাৰিবাৰিক মূল্যবোধ বহুত ডাঙৰ কথা। আমি পৃথিৱীখনক আমাৰ পৰিয়াল প্ৰথা, পাৰিবাৰিক মূল্যবোধ আদিৰ সৈতে পৰিচয় কৰাই নিদিওঁ কিয়, বিশ্ব আচৰিত হৈ যাব। মই পুনৰ ক'ব বিচাৰোঁ, আচৰিত হৈ যাব। এনেকুৱা বহু সম্পদ আমাৰ পূৰ্বপুৰুষে আমাক দি গৈছে, আৰু যিখিনি বস্তু ভাল সমগ্ৰ বিশ্বৰে তাৰ ওপৰত অধিকাৰ আছে। আন্তৰ্জাতিক যোগ দিৱস সফলতাৰ আনন্দ আৰু সন্তুষ্টিয়ে একেলগে এটি দায়িত্বও লৈ আহিছে। এই দায়িত্ব হ'ল পৃথিৱীক উত্তম যোগ প্ৰশিক্ষকৰ যোগান ধৰা। এয়া আমাৰ দায়িত্ব যে যোগৰ সমগ্ৰ পৰম্পৰাক পৃথিৱীৰ মানুহে এখন প্লেটফৰ্মত দেখা পাওক। মই দেশৰ নতুন পুৰুষক, বিশেষকৈ IT প্ৰফেচনেলছসকলক জনাব বিচাৰোঁ, আপোনালোক নতুন পুৰুষে সকলোৱে মিলিজুলি যোগৰ অনলাইন কিছু আঁচনি প্ৰস্তুত কৰক, তাত যোগ গুৰুসকলৰ কথা থাকক, যোগ প্ৰসংগৰ তথ্য থাকক, যোগ শিকিবলৈ ক'ত শিকিব পাৰিব, যোগ প্ৰশিক্ষক ক'ত পাব, এনেবোৰ তথ্যৰ এটা ডাটাবেছ প্ৰস্তুত কৰা উচিত। আৰু মই ভাবোঁ আপোনালোকে কৰিব পাৰিব। কোনোবা এঠাইৰ পৰাতো আৰম্ভ হ'ব লাগিব, আৰু ইয়েই এদিন এক নতুন শক্তিৰ ৰূপত থিয় হৈ উঠিব। মই বিগত কিছুদিনৰ কিছুমান ঘটনাৰ পিনে মনোযোগ দি দেখা পাইছোঁ, কাম কৰা চৰকাৰ, দৌৰা চৰকাৰ, এনেধৰণে কিছুমানে মন্তব্য কৰে। এবাৰ লক্ষ্য স্থিৰ কৰি ল'ব পাৰিলে কেনেধৰণৰ ফল লাভ কৰিব পাৰি তাক যোৱা কেইটামান দিনত দেখা পাইছোঁ। যেতিয়া চাৰিওফালে নিৰাশা আছিল, সেই সময়ৰ কথা আমি কেতিয়াও নাপাহৰোঁ। এবছৰ আগতে চাৰিওপিনে এটাই কথা আছিল, একো নহ'ব, একো নহ'ব, একো নহ'ব। আপুনি কল্পনা কৰিব পাৰেনে? চৰকাৰৰ আয়ুষ নামৰ এটা বিভাগ আছিল, কাৰো মনোযোগ সি আকৰ্ষণ কৰিব পৰা নাছিল। 2-4 বছৰৰ মাজত এবাৰ দুবাৰ সৰু সুৰা খবৰত নামটো উল্লেখ হৈছিল, সিমানেই, এটা চুকত, এটা সৰু ডিপাৰ্টমেণ্ট। কিন্তু যোগ দিৱসক এই বিভাগেই নেতৃত্ব দিলে, আৰু এটা সৰু বিভাগেই সমগ্ৰ বিশ্বকে ইমান ডাঙৰ কাম এটা কৰি দেখুৱালে। যদি লক্ষ্য সন্মুখত থাকে, তেনেহ'লে সৰুতকৈও সৰু এককেও ভাল কাম কৰিব পাৰে। ইয়াৰ উদাহৰণ আছে। কেইদিনমান আগতে সমগ্ৰ পৃথিৱীয়ে দেখা পাইছিল যে আমাৰ মানুহে য়েমেনত আতংকগ্ৰস্ত মানুহক কেনেদৰে ৰক্ষা কৰিছিল। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে নেপালত উপস্থিত হৈ সহায় আগবঢ়াবলৈ কেনেদৰে দৌৰি গৈছিল। কাম কৰিবলৈ ইচ্ছুক চৰকাৰে যেতিয়া জনধন একাউণ্ট খোলাৰ কথা কৈছিল, তেতিয়া আটাইবোৰ বেংকৰ মানুহে কামত জঁপিয়াই পৰি অলপ সময়ৰ ভিতৰতে কোটি কোটি দেশবাসীক বেংকৰ লগত সংযোগ কৰাই দিছিল। যোৱা 15 আগষ্টত স্কুলত শৌচালয়ৰ ব্যৱস্থাৰ বাবে মই লালকিল্লাৰ পৰা অনুৰোধ কৰিছিলোঁ, আৰু মই কৈছিলোঁ যে অহা 15 আগষ্টৰ ভিতৰত আমি এই কাম সম্পূৰ্ণ কৰিব লাগিব। 60 বছৰত নোহোৱা কাম মই এবছৰৰ ভিতৰত কৰিবলৈ আহ্বান কৰাটো খুব সাহসৰ কথা আছিল। প্ৰায় 4.5 লাখ শৌচালয় নিৰ্মাণ কৰিবলগীয়া আছিল, কিন্তু আজি সন্তুষ্টিৰে ক'ব পাৰোঁ যে এতিয়াতো 15 আগষ্টলৈ দিন আছে, কিন্তু শৌচালয় নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ। অৰ্থাৎ চৰকাৰ, ৰাইজ, চৰকাৰী কৰ্মচাৰী সকলোৱে দেশৰ কাৰণে কাম কৰিবলৈ বিচাৰে নিস্বাৰ্থভাৱেৰে, বহুজন হিতায় বহুজন সুখায় ভাৱেৰে। আমি যদি সংকল্প গ্ৰহণ কৰি কাম কৰিবলৈ আগবাঢ়োঁ, তেতিয়া চৰকাৰ দৌৰিবলৈ বাধ্য। চৰকাৰৰ মানুহ দৌৰিব আৰু জনতা জনাৰ্দনে তেখেতসকলক স্বাগতম জনাব। মই ভাবোঁ, অনুভৱ কৰোঁ যে দেশখনক আগুৱাই নিয়াৰ আচল শক্তি এয়াই। যোৱা মাহত আমি 3খন জনসুৰক্ষা আঁচনিৰ আৰম্ভণি কৰিছিলোঁ। মই কলকাতাৰ পৰা কৰিছিলোঁ। খুব কম সময়তে বহু ধনাত্মক ফল পোৱা গ'ল। ভাৰতত জনসুৰক্ষামূলক কাম বহুত কমকৈ কৰা হৈছে, কিন্তু এই 3খন আঁচনিৰে আমি বহু দূৰ জাপ মাৰি আগুৱাই গৈছোঁ। ইমান কম সময়তে 10 কোটিৰো বেছি মানুহক এই 3খন আঁচনিয়ে কিবা নহয় কিবা প্ৰকাৰে সাঙুৰি লৈছে, কিন্তু আমি ইয়াক আৰু আগুৱাই নিব লাগিব। মোৰ মনলৈ এটা ভাব আহিছে আৰু সেই ভাবটোক আপোনালোকৰ সৈতে ভগাই ল'ব খুজিছোঁ। আগষ্ট মাহত ৰাখী বন্ধন উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ আগতে আমি দেশবাসীয়ে এটা শক্তিশালী গণ আন্দোলন আৰম্ভ কৰিব নোৱাৰোনে? আমাৰ দেশৰ মা ভনীসকলক জনসুৰক্ষা আঁচনিৰ সুফল দিয়াব নোৱাৰোনে? আমাৰ ঘৰত ভাত ৰান্ধিবলৈ অহা ভনীজনীক, বাচন ধুবলৈ অহা ভনীজনীক, অথবা খেতিপথাৰত কাম কৰা ভনীজনীক, বা আমাৰ পৰিয়ালৰ ভনীজনীক ৰাখী বন্ধনৰ পবিত্ৰ দিনটোৰ কথা মনত ৰাখি 12 টকীয়া বা 330 টকীয়া সুৰক্ষা আঁচনি জীৱনটোৰ বাবে উপহাৰ দিব নোৱাৰোনে? ৰাখী বন্ধনৰ দিনা ভায়েকৰ ফালৰ পৰা ভনীজনীলৈ এয়া এটা ডাঙৰ উপহাৰ হ'ব পাৰে। আহকচোন, ৰাখী বন্ধনৰ দিনা এটা লক্ষ্য নিৰ্ধাৰণ কৰি লৈ 2 কোটি, 5 কোটি, 7 কোটি, 10 কোটি যিমানেই নহওক কিয়, চাওঁচোন কিমান ভনীক এই আঁচনিৰ সুফল দিব পাৰোঁ। আহক, আমি সকলো লগ হৈ এই সংকল্প সম্পূৰ্ণ কৰাৰ বাবে কাম কৰোঁ। মই মন কী বাত অনুষ্ঠান কৰা সময়ত বহুতে মোলৈ পৰামৰ্শ পঠিয়ায়। বাৰিষাৰ কাৰণে মই কিবাকিবি কৰিব লাগে বুলি বহুজনে পৰামৰ্শ দিছে। নাগপুৰৰ পৰা যোগেশ দাণ্ডেকাৰ মহোদয়, মহীশূৰৰ পৰা প্ৰবীণ নাটকাৰ্ণী মহোদয়, দিব্যাংশু গুপ্তা মহোদয় আদিয়ে কৈছে যে বাৰিষাৰ প্ৰসংগত আপুনি মন কী বাতত নিশ্চয় কিবা ক'ব। এখেতসকলে ভাল পৰামৰ্শ দিছে। বয়স যিয়েই নহওক কিয়, সকলোৱে বাৰিষাৰ আনন্দ উপভোগ কৰিবলৈ বিচাৰে। আপুনিও হয়তো বৰষুণৰ বতৰত গৰম পকোৰাৰ লগত, ভুজিয়াৰ লগত চাহৰ মজা উপভোগ কৰে। সূৰ্যৰ পোহৰে যেনেদৰে আমাক জীৱন দিয়ে, তেনেদৰে বাৰিষাই আমাৰ জীৱনক শক্তি দিয়ে। টোপাল টোপাল পানীৰ মূল্য বহু বেছি। এগৰাকী নাগৰিক হিচাপে সমাজৰ কাৰণে আমি টোপাল টোপাল পানী সংৰক্ষণ কৰাৰ অভ্যাস কৰিব লাগিব। গাঁৱৰ পানী গাঁৱতেই থাকক, চহৰৰ পানী চহৰত, এয়াই আমাৰ সংকল্প হ'ব লাগিব। পানী সংৰক্ষণ কৰাৰ চেষ্টা থাকিব লাগিব। বৰষুণৰ পানী মাটিত জমা হয়, মাটিয়ে পুনৰ জীৱন পায়, বছৰটোৰ সমস্যা সমাধান হৈ যায়। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোনো নতুন কথা নহয়, যুগ যুগ ধৰি চলি আহিছে। চেক ডেম হওক বা ৱাটাৰশ্বেড ডেভেলপমেণ্ট হওক বা খেতিপথাৰৰ পুখুৰী হওক, আমি প্ৰতিটোপাল পানী সংৰক্ষণ কৰিব লাগে। মই সদায় কওঁ, যদি আপোনালোকে মহাত্মা গান্ধীৰ জন্মস্থান গুজৰাটৰ পোৰবন্দৰলৈ যায় আৰু মহাত্মা গান্ধীৰ ঘৰ চাবলৈ যায়, তেনেহ'লে দেখিব তেখেতৰ 200 বছৰ পুৰণি ঘৰৰ ভূগৰ্ভস্থ টেংক আছে, য'ত বৰষুণৰ পানী পোনে পোনে তালৈকে যোৱাৰ ব্যৱস্থা আছে। আপুনি দেখিব 200 বছৰ পাছতো সি আজিও কাৰ্যক্ষম হৈয়ে আছে, আৰু তাৰ পানী বছৰ দিনলৈ বেয়া নহয়। পোৰবন্দৰৰ সমুদ্ৰৰ পাৰত সেই বৰষুণৰ মিঠা পানী সংগ্ৰহ কৰি ঘৰত ৰখা হৈছিল। সেই সময়তে ইমান যত্ন লোৱা হৈছিল, আমি আজি নোৱাৰিম কিয়? এই কামটোক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগে। প্ৰতিখন গাঁৱতেই এই ব্যৱস্থা হ'ব লাগে। সেউজীয়া ৰং আমাৰ কিমান ভাল লাগে, সেউজ ৰঙেৰে পৰিপূৰ্ণ জীৱন কিমান ভাল লাগে। গছ গছনি, ফুল, বাগিচা, এইবোৰে আমাৰ জীৱন পূৰ্ণ কৰি তোলে। এই বাৰিষাত আমি সকলোৱে বৃক্ষৰোপণ, গছ ৰোৱাৰ অভিযান, সামাজিক সংগঠনৰ দ্বাৰা, যুৱ প্ৰজন্মৰ দ্বাৰা খুব বেছি পৰিমাণে আৰম্ভ কৰোঁ। আৰু মই এটা পৰামৰ্শ দিওঁ, মোৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা, বৰ সফল অভিজ্ঞতা, আৰু এয়া সম্পূৰ্ণৰূপে গ্ৰামীণ প্ৰযুক্তিবিদ্যা। আপুনি যেতিয়া গছৰ পুলি এটা ৰোৱে, তেতিয়া তাৰ কাষতে এটি পুৰণি মাটিৰ কলহ ৰাখক আৰু তাত পানী ভৰাই থওক। মাহত দুবাৰমান পানী ভৰালেই হ'ব। দেখিব গছৰ পুলিটো খুব ভালদৰে বাঢ়ি গৈছে। আপুনি প্ৰয়োগ কৰি চাওক, দেখিব আপুনি পুৰণি মাটিৰ পাত্ৰ এটি বিচাৰি পাবই। মই আমাৰ কৃষকসকলক প্ৰায়ে কৈ থাকোঁ যে আপোনালোকে আপোনালোকৰ খেতিৰ মাটিৰ চাৰিওসীমাত বেৰা দিয়াৰ পৰিৱৰ্তে গছপুলি ৰোপণ কৰক। সেইবোৰ এটা সময়ত আপোনাৰ সম্পদ হৈ উঠিব। এইটো কথা ঠিক যে বৰষুণ সকলোৰে কাম্য আৰু ই মন আহ্লাদিত কৰে, কিন্তু কেতিয়াবা আকৌ বাৰিষাৰ সময়ত কিছুমান ৰোগে বৰ গা কৰি উঠে আৰু সমাজত এনেকৈ বিয়পে যে ডাক্তৰসকলে বা চিকিৎসকসকলে অৱকাশেই নাপায় ৰোগীৰ সাংঘাতিকত। আমি জানো যে বাৰিষাৰ সময়ছোৱাত কিছুমান ৰোগে বেছিকৈ মূৰ দাঙি উঠে, কিয়নো বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ ফলত বেক্টেৰিয়া কিছুমানে গা কৰি উঠিবলৈ সুবিধা পায়, আৰু এইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তাৰ কথা আহি পৰে, স্বচ্ছতাৰ মহত্বৰ কথা অনুভৱ কৰা হয়। বিশুদ্ধ পানীৰ প্ৰতি আগ্ৰহ থকা বাঞ্ছনীয়। বহু লোকে এনেকুৱা সময়ত পানী উতলাই চেঁচা কৰি খাই উপকৃত হয়। এইটো কথা ঠিক যে যিমানেই আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, সিমানেই বেমাৰ আজাৰৰ পৰা দূৰৈত থাকিব। আমাক পানী লাগে, বৰষুণ লাগে, আৰু লগতে লাগে বেমাৰ আজাৰৰ পৰা মুক্তি। প্ৰিয় দেশবাসী, সম্প্ৰতি আমি তিনিখন নতুন আঁচনিৰ শুভাৰম্ভ কৰিছোঁ, বিশেষকৈ চহৰবাসীসকলৰ কল্যাণৰ বাবে। আমাৰ দেশত প্ৰায় 500খনমান সৰু ডাঙৰ চহৰ আছে। ৱেষ্ট টু ৱেল্থ, আৱৰ্জনা আৰু পেলনীয়া দ্ৰব্যৰ পৰা সম্পদ সমল গঢ় লৈ উঠিব পাৰে। ৰাসায়নিক সাৰ উৎপাদন হ'ব পাৰে, ইটা নিৰ্মাণ কৰিব পৰা যায়, বিদ্যুৎ শক্তি আহৰণ কৰিব পৰা যায়। দূষিত পানীকো পুনৰ ব্যৱহাৰযোগ্য কৰি তুলি খেতিপথাৰত জলসিঞ্চন কৰিব পৰা যায়। এইবোৰ কাম আমি কৰি যাব লাগিব। অমৃত যোজনা নামৰ আঁচনিৰ দ্বাৰা আমি আমাৰ নগৰ চহৰৰ জীৱনক চহকী কৰি তোলাৰ মহৎ অভিযান আৰম্ভ কৰিছোঁ। এইধৰণেৰে বিশ্বৰ দেশসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমি কাম কৰিব লাগিব। বিশ্বৰ দেশসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমাৰ দেশত স্মাৰ্ট চিটিৰ যেনেকৈ প্ৰয়োজন আছে, ঠিক একেদৰে দৰিদ্ৰৰো দৰিদ্ৰজনৰো থাকিবলৈ এটা ঘৰৰো প্ৰয়োজন আছে। আৰু ঘৰটো এনে হ'ব লাগিব য'ত খোৱাপানী, বিদ্যুৎ শক্তি, শৌচালয় আৰু তেওঁৰ সন্তানে পঢ়া শুনা কৰিব পৰাকৈ ওচৰতে পঢ়াশালীৰ ব্যৱস্থাও যাতে থাকে তাৰ নিশ্চয়তা থাকিব লাগিব। 2022 চনত ভাৰতবৰ্ষই যেতিয়া স্বাধীনতাৰ 75 বছৰ পূৰ্ণ কৰিব, তেতিয়ালৈকে আমি প্ৰতিজন দেশবাসীক এটি ঘৰ দিবলৈ বিচাৰিছোঁ। এই তিনিওটা কথাৰে আমি এক ডাঙৰ যোজনা লৈছোঁ। নগৰীয়া জীৱনলৈ পৰিৱৰ্তন অনাত এই আঁচনিসমূহে যথেষ্ট সহায় কৰিব বুলি মই বিশ্বাস কৰোঁ। মই নিজেও সামাজিক মাধ্যমসমূহৰ যোগেদি আপোনালোকৰ সৈতে জড়িত হৈ আছোঁ। আপোনালোকৰ পৰা বহুত নতুন চিন্তা ধাৰণা মই পাই থাকোঁ। চৰকাৰৰ ভাল বেয়া কথাবোৰো মই গম পাই থাকোঁ। কিন্তু কেতিয়াবা অনেক দূৰৈৰ ভিতৰুৱা গাঁৱৰ একো একোজন ব্যক্তিৰ দুই একোটা কথাই মোৰ অন্তৰ চুই যায়। আপোনালোকে জানে যে চৰকাৰৰ এখন আঁচনি হৈছে বেটী বচাও বেটী পঢ়াওক, জীয়ৰীক বচাওক জীয়ৰীক পঢ়ুৱাওক। কিন্তু কেতিয়াবা কোনো ব্যক্তি, সমাজ অথবা গাঁও একোখনে যেতিয়া এনে এখন আঁচনিক আপোন কৰি লয়, তেতিয়া সেই আঁচনিৰ শক্তি কিমান বাঢ়ি যায়। কিছুদিনৰ আগতে হাৰিয়ানাৰ বেবীপুৰ গাঁৱৰ গাঁওবুঢ়া সুনীল জাগলান ডাঙৰীয়াই এক উদ্যোগ গ্ৰহণ কৰিলে। তেখেতে নিজৰ গাঁওখনত ছেলফি উইথ ডটাৰ নামেৰে নিজৰ জীয়ৰীৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত দিয়াৰ এক সুন্দৰ অভ্যাস প্ৰচলন কৰালে। এই কথাটো মোৰ ভাল লগাৰ কেইটামান কাৰণো আছে। হাৰিয়ানাত ল'ৰাৰ অনুপাতে ছোৱালীৰ সংখ্যা বহু পৰিমাণে কম। দেশৰ প্ৰায় 100খন জিলাত এনে হোৱাটো পৰিলক্ষিত হয়, যিটো চিন্তাজনক বিষয়। হাৰিয়ানাত এই অনুপাত সৰ্বাধিক। কিন্তু সেই হাৰিয়ানাৰে এখন সৰু গাঁৱৰ গাঁওবুঢ়াগৰাকীয়ে যেতিয়া বেটী বাচাও অভিযানক এনে এটা পৰ্যায়লৈ লৈ যায়, তেতিয়া বৰ আনন্দ লাভ কৰা যায়, এক নতুন আশা জাগি উঠে। সেয়েহে মই মোৰ প্ৰসন্নতা ব্যক্ত কৰিছো। এই ঘটনাটোৰ পৰা মই প্ৰেৰণাও লাভ কৰিছো। সেয়ে আপোনাক অনুৰোধ কৰিছো যাতে আপুনিও আপোনাৰ কন্যাৰে সৈতে এখন ছেলফি তুলি হেশ্বটেগ ছেলফি উইথ ডটাৰলৈ পোষ্ট কৰক। লগতে বেটী বাচাও বেটী পঢ়াও এই চিন্তাধাৰাক শক্তিশালী কৰিব পৰা এটা টেগলাইনো লিখি দিয়ক, ইংৰাজী, হিন্দী, আপোনাৰ মাতৃভাষা, যিকোনো ভাষাত। আটাইতকৈ প্ৰেৰণাদায়ক টেগলাইন থকা ছেলফিখন মই আপোনাৰ কন্যা আৰু আপোনালৈ ৰিটুইট কৰিম। আমি সকলোৱে বেটী বাচাও বেটী পঢ়াও এই কথাটোক এটা জন আন্দোলনলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ। হাৰিয়ানাৰ বিবিপুৰ গাঁৱৰ সুনীলে যি কাৰ্যৰ শুভাৰম্ভ কৰিছে, আমি সকলোৱে সেই কাৰ্যক আগুৱাই লৈ যাওঁ আহক। লগতে সকলোকে অনুৰোধ জনাইছো, হেশ্বটেগ ছেলফি উইথ ডটাৰ নিশ্চয় পোষ্ট কৰক। দেখিব কন্যা সন্তানৰ গৌৰৱ গৰিমা আৰু বেটী বাচাও অভিযানে মনত কেনে আনন্দ জগাই তুলিছে, আৰু আমাৰ ওপৰত যি কলংক আছে সেই কলংকও নাইকিয়া হ'ব। তেনেহলে এই বৰষুণৰ বতৰত আপোনালোক সকলোকে মোৰ শুভকামনা জনাইছো। বৰষুণৰ আনন্দ লওক, আমাৰ দেশখন সেউজীয়া কৰি তোলক। আন্তৰ্জাতিক যোগ দিৱস কেৱল এদিনৰ বাবেই নহয়, আপোনালোকে যোগাভ্যাস চলাই থাকক, ইয়াৰ উপকাৰিতাৰ ফলাফল আপুনি প্ৰত্যক্ষ কৰিব। মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো, যোগাভ্যাস জীৱনৰ এটা অংগ কৰি লওক, জৰুৰ অভ্যাস কৰক, ইয়াক আগবঢ়াই নিয়ক। আৰু আনটো কথা, ইনক্ৰেডিবল ইণ্ডিয়া, আপুনি যলৈকে যায় ফটো নিশ্চয় পঠাব। দেশ আৰু পৃথিৱীৰ লোকে তেতিয়াহে জানিব আমাৰ দেশখনত কিমান বৈচিত্ৰ আছে। এটা কথা লক্ষ্য কৰিছোঁ, হেণ্ডিক্ৰাফ্ট সম্পৰ্কীয় বিষয় বৰ কমকৈ আহিছে। আপুনি আপোনাৰ এলেকাৰ হেণ্ডিক্ৰাফ্টৰ বিষয়ে ইনক্ৰেডিবল ইণ্ডিয়াত পোষ্ট কৰিব পাৰে। এনে বহু বস্তু আপোনাৰ নগৰখনত তৈয়াৰ কৰা হয়, দুখীয়া লোকসকলে বা দক্ষতাসম্পন্ন লোকসকলে তৈয়াৰ কৰে, সেইসমূহো পঠিয়াব পাৰে। আমি বিশ্বক ভাৰতবৰ্ষৰ বিশেষত্বৰ কথা জনাব খোজোঁ। এটা সৰল মাধ্যম যিহেতু আছে, আমি নিশ্চয় জনাম। মোৰ মৰমৰ দেশবাসীসকল, আজিলৈ ইমানেই। পিছৰবাৰৰ মন কী বাতত আকৌ লগ পাম। কেতিয়াবা কেতিয়াবা কোনো কোনোৱে হয়তো মন কী বাতত দেশৰ বৃহৎ বৃহৎ আঁচনিসমূহৰ বিষয়ে কোৱাটো বিচাৰে, কিন্তু নকওঁ, কাৰণ সেইবোৰ বিষয়ত মই দিনে ৰাতিয়ে কাম কৰিয়ে আছো। আপোনালোকৰ সৈতে সৰু সুৰা অম্লমধুৰ কিছু কথা বতৰা হওঁ, তাতেই মোৰ আনন্দ। বহুত বহুত ধন্যবাদ।
ইমান পৰে আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিলে। অনুষ্ঠানটি অসমৰ আকাশবাণীৰ আটাইকেইটি কেন্দ্ৰই ৰিলে কৰি শুনালে।